Iya, Akagami. বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। আজি প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 30,956গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু পেৰিছত অনুষ্ঠিত পেৰালিম্পিকৰ চতুৰ্থ দিনা ভাৰতৰ নিশাদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T47 শুটানত ৰূপৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূবৰ দায়িত্বত থকা সচিব জয়দীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্ৰথম দ্বিপাক্ষিক ব্ৰুনেই যাত্ৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। শ্ৰীমজুমদাৰে কয় যে ভাৰত এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ব্ৰুনেই এটা গুৰুত্বপূৰ্ণ অংশীদাৰ। শ্ৰীমজুমদাৰে কয় যে ব্ৰুনেইৰ চুলতান হাজী হাছানল বল্কিয়াৰ নিমন্ত্ৰণ মৰ্মে শ্ৰীমোদী 3 আৰু 4 ছেপ্টেম্বৰত দেশখন ভ্ৰমণ কৰিব। তেওঁ কয় যে ব্ৰুনেইৰ চুলতানগৰাকীয়ে 1992 আৰু 2008 চনত ভাৰত ভ্ৰমণ কৰিছিল আৰু 2012 আৰু 2018 চনত দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতলৈ আহিছিল। এই ভ্ৰমণকালত ব্ৰুনেইৰ সৈতে নতুন সহযোগিতা তথা সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ'ব। ভাৰতে ব্ৰুনেইৰ সৈতে এটা বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে। দেশখনৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, মহাকাশ প্ৰযুক্তি, স্বাস্থ্য সামৰ্থ্য বৃদ্ধি, সংস্কৃতি আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক বৰ্তাই ৰাখিছে। শ্ৰীমজুমদাৰে কয় যে ব্ৰুনেইত 14,000ৰো অধিক ভাৰতীয় সম্প্ৰদায়ৰ লোক আছে। চিকিৎসক, শিক্ষক আদি বৃত্তিৰে ভাৰতীয়সকলে ব্ৰুনেইৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ দিশত অৱদান আগবঢ়াই আহিছে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ আমন্ত্ৰণ মৰ্মে 4 আৰু 5 ছেপ্টেম্বৰত ছিংগাপুৰ ভ্ৰমণ কৰিব। নেতা দুয়োগৰাকী ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতা আৰু আঞ্চলিক আৰু গোলকীয় পাৰস্পৰিক বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰিব। শ্ৰীমজুমদাৰে কয় যে প্ৰায় 6 বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ ছিংগাপুৰ ভ্ৰমণ কৰিব। তেওঁ লগতে কয় যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে লৰেন্স ৱঙে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখন ভ্ৰমণ কৰিব। তেওঁ কয় যে এয়া হৈছে ভাৰত আৰু ছিংগাপুৰৰ সম্বন্ধত নতুন মাত্ৰা প্ৰদান কৰাৰ এটা সুযোগ। আছিয়ান দেশসমূহৰ ভিতৰত ছিংগাপুৰ হৈছে ভাৰতৰ বৃহৎ বাণিজ্যিক অংশীদাৰ আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উৎস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। বিজেপিৰ নতুন সদস্য ভৰ্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান হাতত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্য নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব। আজিৰে পৰা অহা 10 নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় অহা 25 ছেপ্টেম্বৰত সামৰণি পৰিব। আমাৰ সংবাদদাতাই জানিবলৈ দিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশত কমেও 10 কোটি নতুন সদস্য ভৰ্তিৰ অভিযানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। জনসাধাৰণে মিছ কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে 1 লাখ নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ'ল। আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 23,956গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আজি নিযুক্তি দিয়া শিক্ষকসকলক ধৰি বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পদৰ সংখ্যা 1,399টা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 2021 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে নিযুক্তি দিয়া কৰ্মচাৰীসকলক ধৰি বৰ্তমান ৰাজ্যত চৰকাৰী কৰ্মচাৰীৰ সংখ্যা 1,34,345গৰাকী। অনুষ্ঠানত ভাষণ প্ৰসংগত ডঃ শৰ্মাই স্বাধীনতাৰ পাছত ৰাজ্যত কোনো এখন চৰকাৰে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰি কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি 1 লাখ নিযুক্তি সম্পূৰ্ণ হ'ল আৰু সেয়েহে আজি ৰাজ্যখনৰ যুৱক যুৱতীলৈ তেওঁ অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰ্তমান চৰকাৰৰ অধীনত কোনো ধৰণৰ উৎকোচ নিদিয়াকৈয়ে যোগ্যতাভিত্তিত যুৱক যুৱতীসকলে চাকৰি লাভ কৰাটো সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে। আজি অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ শর্মাই অহা বছৰৰ ভিতৰত ৰাজ্যত আৰু 50,000 চৰকাৰী নিযুক্তি দিয়া হ'ব বুলিও অৱগত কৰে। ৰাজ্যৰ শিক্ষা বিভাগ, আৰক্ষী বিভাগ আদিত এই নিযুক্তি প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। আজি নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত যিকোনো উজৰাপতি দাখিলৰ বাবে আজিৰ পৰা অহা 8 ছেপ্টেম্বৰলৈকে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পৰ্টেল dee.assam.gov.in মুকলি কৰিব বুলি ঘোষণা কৰিছে। তদুপৰি নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত আবেদন স্থগিত ৰখা 834 জন প্ৰাৰ্থীয়ে পৰ্টেলত থকা লিংকত উজৰাপত্ৰীৰ লগতে নথিপত্ৰ দাখিল কৰিব পাৰিব। চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰা শিক্ষকসকলৰ নিযুক্তি পত্ৰ জিলা আৰু বিদ্যালয়ৰ নামৰ ক্ষেত্ৰত কিবা অমিল ধৰা পৰিলে সেই অভিযোগো পৰ্টেলত সন্নিৱিষ্ট হৈ থকা লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিটো উজৰাপত্ৰীৰ বিপৰীতে সমৰ্থিত নথিপত্ৰ দাখিল কৰিব পাৰিব। পৰ্টেলৰ জৰিয়তে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গাজাত গণবন্দী হৈ থকা লোকসকল সুকলমে ঘূৰি আহিবৰ বাবে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত কালি সমগ্ৰ ইজৰাইলতে হাজাৰৰো অধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ পণবন্দী হৈ থকা 6 জন লোকৰ উদ্ধাৰ কৰা বুলি কালি পুৱা ঘোষণা কৰাৰ পাছত এই প্ৰতিবাদ আৰম্ভ হয়। ৰাতিলৈকে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। তেল আবিবত থকা ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখ্য কাৰ্যালয়ে থকা কিৰিয়া সামৰিক ছাউনীৰ বাহিৰত ভালেমান প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। মৰিপুৰৰ পশ্চিম ইম্ফলত কালি কুকি উগ্ৰপন্থীয়ে ড্ৰোন, বোমা আৰু অত্যাধুনিক অস্ত্ৰৰে কৰ্তৃক গাঁৱৰ লোকসকলক আক্ৰমণ কৰাৰ ফলত এগৰাকী 31 বছৰীয়া মহিলাসহ 2 গৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে আক্ৰমণত গুলীৰ আঘাতত গাংবাম চুৰবানা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আহত হোৱা লোকসকলৰ ভিতৰত মহিলাগৰাকীৰ 8 বছৰীয়া কন্যা আৰু 2 গৰাকী আৰক্ষী জোৱানো আছে। গৃহ বিভাগে জনোৱা মতে কুকি উগ্ৰপন্থীয় নিৰস্ত্ৰ গাঁওবাসীৰ মাজত ব্যাপক ধ্বংসৰ সৃষ্টি কৰা এনে কাৰ্যক ৰাজ্য চৰকাৰে শান্তি প্ৰতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাক ৰেলপথৰ পৰা নমাই অনাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে। ইউএছ অপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটীটো পৰাস্ত হয়। দ্বিতীয় বাছনিপ্ৰাপ্ত ভাৰতৰ বোপন্না এডেন যুটী ষষ্ঠদশ বাছনিৰ আৰ্জেণ্টিনাৰ মেক্সিমো গঞ্জালেছ আৰু এণ্ড্ৰেছ মল্টেনিৰ হাতত 1-6, 5-7 ছেটত পৰাস্ত হয়। সুমিত নাগল পুৰুষৰ ছিংগলছৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰা বাহিৰ হয়। আনহাতে ইউকি ভাম্ৰি আৰু এন শ্ৰীৰাম বালাজীয়ে পুৰুষৰ ডাবলছৰ বিভিন্ন পৰ্যায়ত পৰাজয় বৰণ কৰে। ইফালে ভাৰতৰ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ এলডিনা সুজিয়াগি যুটীয়ে প্ৰতিযোগিতাৰ মিক্সড ডাবলছ শাখাত আশা সজীৱ কৰি ৰাখিছে। পেৰিছত অনুষ্ঠিত পেৰালিম্পিকৰ চতুৰ্থ দিনা ভাৰতৰ নিশাদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T47 শিতানত ৰূপৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমৰ এটা পষ্টত নিশাদ কুমাৰক ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ সমগ্ৰ দেশৰ খেলুৱৈসকলৰ বাবে নিশাদ কুমাৰ অনুপ্ৰেৰণা বুলি অভিহিত কৰে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা পষ্টত খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ একাগ্ৰতা আৰু দৃঢ়তাত প্ৰশংসা কৰাৰ লগতে খেলুৱৈগৰাকীৰ সাফল্যৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত বুলি মন্তব্য কৰিছে। আনহাতে কালি মহিলাৰ 200 মিটাৰ T35 শিতানত প্ৰীতি পালে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতৰ পেয়াৰ শ্বটলাৰ থুলা শ্ৰীমতী মুৰগেছানে বেডমিণ্টনৰ SU5 শিতানৰ ছেমি ফাইনেলত মনীষা ৰমাদাসক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এই জয়েৰে মুৰগেছানে ভাৰতৰ পদকৰ তালিকাত কমেও 1টা ৰূপৰ পদক নিশ্চিত কৰিছে। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ চীনৰ য়াং কুইজিয়াৰ মুখামুখি হ'ব। ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত মনীষা ৰমাদাসে ব্ৰঞ্জৰ পদকৰ বাবে ডেনমাৰ্কৰ কেথৰিন ৰজেনগ্ৰেনৰ বিৰুদ্ধে খেলিব। ভাৰতৰ বিশ্বৰ শীৰ্ষস্থানৰ পেৰা আৰ্চাৰ ৰাকেশ কুমাৰে সামান্য ব্যৱধানৰ বাবে পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পৰা বঞ্চিত হয়। খেলুৱৈগৰাকীয়ে সুন্দৰ আৰম্ভণি কৰিছিল যদিও চীনৰ প্ৰতিদ্বন্দ্বী হি জিয়াওৰ হাতত 147-146 পইণ্টৰ ব্যৱধানত পৰাস্ত হয়। প্ৰতিযোগিতাত ভাৰতে এই পৰ্যন্ত 1টা সোণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকসহ মুঠ 7টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 30,956 গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদে নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু পেৰিছত অনুষ্ঠিত পেৰালিম্পিকৰ চতুৰ্থ দিনা ভাৰতৰ নিশাদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T47 শিতানত ৰূপৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।